এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত তদন্তৰ বাবে গঠিত এজনীয়া ন্যায়িক আয়োগৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ, ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজিৰে পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাস মহোৎসৱৰ আয়োজন, বিশিষ্ট শিল্পী দীপক শৰ্মাৰ নশ্বৰ দেহত পুৱা গুৱাহাটীৰ বৰ্জাৰ বিমান বন্দৰত অনুৰাগীৰ শ্ৰদ্ধা নিবেদন, আজি নৱগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হ'ব শেষকৃত্য, ডঃ ভূপেন হাজৰিকাৰ মৃত্যুবাৰ্ষিকী উপলক্ষে কাইলৈ ৰাজ্যজুৰি বৰ্ণাঢ্য কাৰ্যসূচী, আৰু চিৰাং জিলাত নাবালিকাক ধৰ্ষণৰ অভিযোগত অভিযুক্ত দুজনক 20 বছৰৰ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত। জনতাৰ শিল্পী জুবিন গাৰ্গৰ ছিংগাপুৰত ৰহস্যজনক মৃত্যুৰ ঘটনাৰ সাক্ষ্য গ্ৰহণৰ বাবে ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ এজনীয়া ন্যায়িক আয়োগে অহা 21 নৱেম্বৰলৈ সাক্ষ্য গ্ৰহণ কৰিব। গুৱাহাটীৰ চানমাৰীৰ খাদী আৰু গ্ৰামোদ্যোগ বিভাগৰ চৌহদত কালিৰে পৰা এই আয়োগৰ সাক্ষ্য গ্ৰহণৰ ব্যৱস্থা কৰা হৈছে। দিনৰ 10:30 বজাৰ পৰা বিয়লি 4 বজালৈ এই সাক্ষ্য গ্ৰহণ কৰা হ'ব। অৱশ্যে কালি প্ৰথম দিনা আয়োগৰ সন্মুখত কোনো লোকে সাক্ষ্য প্ৰদান নকৰিলে। উল্লেখযোগ্য যে এই আয়োগে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ 4টা মূল বিষয়ৰ তদন্ত কৰিব। ইপিনে কালি SIT-য়ে কেইবাগৰাকীও ব্যক্তিৰ ভাষ্য গ্ৰহণ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই 8 ডিচেম্বৰত জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ অভিযোগনামা দাখিল কৰা হ'ব বুলি ইতিমধ্যে প্ৰকাশ কৰিছে। স্নাতক ডিগ্ৰীধাৰী যুৱক যুৱতীসকলক প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলোৱাৰ বাবে সহায় কৰাৰ লগতে স্বাৱলম্বী হোৱাৰ বাবে সহযোগিতা আগবঢ়াবলৈ কালি মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ শুভাৰম্ভ কৰা হয়। ৰাজ্য চৰকাৰৰ দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ দ্বাৰা আয়োজিত এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই আঁচনিখন মুকলি কৰে। অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে কয় যে মধ্যবিত্ত পৰিয়ালৰ যুৱক যুৱতীসকলে স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত বিভিন্ন মানসিক কাৰণত পিতৃ মাতৃৰ পৰা ধন লবলৈ কুণ্ঠাবোধ কৰে। যুৱক যুৱতীসকলৰ মানসিক চাপৰ এই সমস্যা সহানুভূতিৰে লক্ষ্য কৰি অসম চৰকাৰে এই পদক্ষেপ লৈছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। ডঃ শৰ্মাই এই অনুষ্ঠানত লগতে কয় যে এবছৰৰ আৰ্থিক সহায়ে যুৱক যুৱতীসকলক ভৱিষ্যতৰ বাবে সুস্থিৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে লক্ষ্যত উপনীত হোৱাত উদগনি যোগাব। এইধৰণৰ পদক্ষেপ দেশৰ কোনো ৰাজ্যতে গ্ৰহণ কৰা হোৱা নাই বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।
আমি যুৱক যুৱতীসকলৰ নামভৰ্তি ক্লাছ 11ৰ পৰা পষ্ট গ্ৰেজুৱেটলৈকে আমি সম্পূৰ্ণ বিনামূলীয়া কৰিছো। উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফৰ্ম ফিল আপৰ সময়ত যাতে দেউতাকে কাৰোবাৰ পৰা টকা ঋণ ল'ব নালাগে, তাৰ কাৰণে আমি ফৰ্ম ফিল আপো বিনামূলীয়া কৰিছো। কলেজত শিক্ষা টকা পইচাৰ অভাৱত যাতে আমাৰ ছাত্ৰীসকলে আধা বাটত সামৰিব নালাগে, তাৰ কাৰণে নিযুত মইনা আঁচনিৰ সৃষ্টি হৈছে।
এই আঁচনিৰ জৰিয়তে চাকৰিৰ সন্ধানত থকা যুৱক যুৱতীসকলক বিভিন্ন পৰীক্ষাৰ প্ৰস্তুতিকে ধৰি অন্যান্য ক্ষেত্ৰত সহায়ক হোৱাকৈ এবছৰলৈ প্ৰতিমাহে 2,500 টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। ধেমাজি আৰু নামনি অসমৰ হাউলী, পলাশবাৰী, টিহু, নলবাৰী, পাঠশালা, পাটাচাৰকুছি, তামোলপুৰ, নগাঁও, মৰিগাঁওকে ধৰি বিভিন্ন ঠাইত ৰাস উৎসৱৰ আয়োজন কৰা হৈছে। যোৱা এমাহজোৰা আখৰাৰ পাছত শিল্পী কলা কুশলীসকলে ৰাস মহোৎসৱৰ শ শ বছৰীয়া পৰম্পৰা পালনৰ বাবে সাজু হৈছে। মাজুলীৰ 67খন ৰাস মহোৎসৱৰ কেইবাখনো আজিৰে পৰা 3দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। জিলাখনৰ উত্তৰ কমলাবাৰী সত্ৰত 352 বছৰীয়া পৰম্পৰা অক্ষুণ্ণ ৰাখি ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি কেলিগোপাল নাটৰ আধাৰত ব্ৰজাৱলী ভাষাত আজি, কাইলৈ আৰু পৰহিলৈ কমলাকান্ত আটাক্ষেত্ৰত ৰাস অনুষ্ঠিত হ'ব। এই ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয় আৰু উত্তৰ কমলাবাৰী শংকৰদেৱ কৃষ্টি সংঘৰ সহযোগত মাজুলীৰ ৰাসলীলা, পৰম্পৰা, নান্দনিকতা আৰু প্ৰত্যাহ্বান শীৰ্ষক আলোচনা চক্ৰৰ আয়োজন কৰা হৈছে। আউনীআটী, চামগুৰি, বেঙেনাআটীকে ধৰি প্ৰায়বোৰ সত্ৰতে ৰাসলীলা পালন কৰা হ'ব। ৰাসৰ পৰিপ্ৰেক্ষিতত 6 নৱেম্বৰত মাজুলীত স্থানীয় বন্ধৰ দিন ঘোষণা কৰা হৈছে। শিৱসাগৰ নগৰৰ সমীপৰ ঢুলীয়াপাৰত আজিৰে পৰা 3দিনীয়াকৈ ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে। এইবাৰ 80 সংখ্যক বৰ্ষত ভৰি দিয়া ৰাস মহোৎসৱখন আজি মন্ত্ৰী যোগেন মোহনে উদ্বোধন কৰিব। নলবাৰীৰ শ্ৰী শ্ৰী হৰিমন্দিৰত কাইলৈৰ পৰা 13দিনীয়াকৈ ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে। উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ কথা। ৰাস মহোৎসৱৰ দ্বিতীয় দিনা অসম প্ৰকাশন পৰিষদৰ উদ্যোগত গ্ৰন্থমেলাৰ আয়োজন কৰা হৈছে। দৰং জিলাৰ দিঘিৰ পাৰাত 11দিনীয়াকৈ ৰাসৰ আয়োজন কৰা হৈছে। গোগামুখৰ লতাক ৰাসমঞ্চত এইবাৰ ৰাস মহোৎসৱৰ সোণালী জয়ন্তী উদযাপন কৰা হ'ব। বাক্সা জিলাৰ পূব খাগৰাবাৰীৰ 92 সংখ্যক ৰাস মহোৎসৱ কাইলৈৰ পৰা 7দিনীয়াকৈ অনুষ্ঠিত হ'ব। এই সন্দৰ্ভত এয়া আমাৰ বাক্সা জিলাৰ সংবাদদাতা দামোদৰ তালুকদাৰ।
শ্রীশ্রীকৃষ্ণ ৰাস মহোৎসৱে অসমীয়া সংস্কৃতিৰ বৰপথাৰখন অতীজৰে পৰা চহকী কৰি আহিছে। এই ৰাস মহোৎসৱৰ বিস্তৃত কাৰ্যসূচী প্ৰতিগৰাকী অসমীয়াৰ প্ৰাণত এক আনন্দময় পৰিৱেশ সঞ্চাৰিত কৰি আহিছে। দৰ্শনাৰ্থীক এই আনন্দ দি অহাত পিছ পৰি ৰোৱা নাই বাক্সা জিলাৰ পূব খাগৰাবাৰী সাৰ্বজনীন শ্ৰী শ্ৰী ৰাস মহোৎসৱ। কাইলৈ পুৱাৰে পৰা সাতদিনীয়া কাৰ্যসূচী আৰম্ভ হ'ব 92 সংখ্যক পূব খাগৰাবাৰী সাৰ্বজনীন শ্ৰী শ্ৰী ৰাস মহোৎসৱ। ইতিমধ্যে উদ্যোক্তাসকলে যুদ্ধকালীন তৎপৰতে ৰাস মহোৎসৱৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তোলা পৰিলক্ষিত হৈছে। কাইলৈ পুৱা পতাকা উত্তোলন কাৰ্যসূচীৰ পিছতে বিদেশী কাৰ্যবাহী সদস্য আগষ্ট টিগাই ৰঙা ফিটা কাটি ৰাস মহোৎসৱৰ মুখ্য তোৰণৰ দ্বাৰ মুকলি কৰিব। উৎসৱত আন এক আকৰ্ষণীয়কৈ আয়োজন কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ লোক সংস্কৃতি আৰু অসমীয়া সংস্কৃতিৰ প্ৰতীকীসমূহৰ এক মেট মৰা অনুষ্ঠান সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব কেবিনেট মন্ত্ৰী উৎসৱ গুৰা ব্ৰহ্মই। বৃন্দাবন আৰু মৃন্ময় মূৰ্তিৰে আকৰ্ষণীয় কৰি প্ৰস্তুত কৰি উলিওৱা সাতদিনীয়া 92 সংখ্যক পূব খাগৰাবাৰী সাৰ্বজনীন শ্ৰী শ্ৰী ৰাস মহোৎসৱত বিগত 4টা বছৰে আয়োজন কৰি অহা জীৱন্ত ৰাস লীলাৰ অংশ হিচাপে এইবাৰ গোপীনাথ প্ৰদৰ্শন, শিশুকৃষ্ণৰ প্ৰতিযোগিতা আৰু ৰাধাকৃষ্ণৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে বুলি উদ্যোক্তাসকলে জানিব দিছে।
98 সংখ্যক বৰ্ষৰ বাবে আয়োজন কৰা হাউলী ৰাস মহোৎসৱত এইবাৰ সুধাকণ্ঠ, ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ প্ৰতি বিশেষ শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হ'ব। ইয়াৰ লগতে ৰাস মহোৎসৱৰ সৈতে সংগতি ৰাখি প্ৰদান কৰা হাউলী বঁটা বিশিষ্ট সাহিত্যিক তথা অভিযন্তা বন্দিতা ফুকনলৈ আগবঢ়োৱা হ'ব। বিশ্বনাথতো সোণালী জয়ন্তী বৰ্ষ বিশ্বনাথ ঘাট সাৰ্বজনীন ৰাস সমিতিৰ ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে। এই মহোৎসৱত কেলিগোপাল নাথ আৰু শ্ৰীকৃষ্ণৰ শিশুলীলা প্ৰদৰ্শনৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। কামৰূপ জিলাৰ পলাশবাৰী মিৰ্জা অঞ্চলত ৰাসৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। চেন্নাইৰ এখন চিকিৎসালয়ত কালি দেহাৱসান ঘটা বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাৰ নশ্বৰ দেহ আজি কিছু সময় পূৰ্বে বিমানেৰে অসমলৈ অনা হৈছে। বিমানবন্দৰত বাঁহীবাদকৰ দলে শিল্পীগৰাকীক বাঁহীৰ সুৰেৰে শ্ৰদ্ধাঞ্জলি জনায়। ইয়াৰ পাছতে গুৱাহাটী বিমানবন্দৰৰ পৰা তেওঁৰ নশ্বৰ দেহ গুৱাহাটীৰ অম্বিকাগিৰি নগৰৰ বাসগৃহলৈ লৈ অহা হৈছে। বাসগৃহত আত্মীয় স্বজনে শিল্পীগৰাকীৰ প্ৰতি শেষ শ্ৰদ্ধা জনোৱাৰ পাছত অম্বিকাগিৰি নগৰৰ সেউজ সংঘৰ বাকৰিত শিল্পীগৰাকীক ৰাজহুৱাভাৱে শ্ৰদ্ধা জনোৱা হ'ব। নৱগ্ৰহ শ্মশানত আজি বিয়লি ৰাজ্যিক মৰ্যাদাৰে শিল্পীগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে অসমৰ সংগীত জগতলৈ অনবদ্য অৱদান আগবঢ়োৱা বাঁহীবাদকগৰাকী দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল। পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে তেওঁক চেন্নাইলৈ নিয়া হৈছিল। শেহতীয়াকৈ শিল্পীগৰাকীৰ স্বাস্থ্যৰ অৱস্থা অধিক জটিল হৈ পৰাৰ পাছত কালি পুৱা তেওঁৰ মৃত্যু হয়। ডঃ ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবাৰ্ষিকী উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত কামৰূপ মহানগৰ জিলা প্ৰশাসনে কাইলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে। জালুকবাৰীৰ ডঃ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত পুৱা 9 বজাত আৰু লতাশিল খেলপথাৰত দিনৰ 11 বজাত সুধাকণ্ঠৰ সাংস্কৃতিক অৱদান সুঁৱৰি বিশেষ কাৰ্যসূচী অনুষ্ঠিত হ'ব। কামৰূপ মহানগৰ জিলাৰ কাৰ্যসূচীত সাংস্কৃতিক মন্ত্ৰী বিমল বৰা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। কামৰূপ জিলাৰ জিলা সংহত কাৰ্যালয়ৰ সন্মুখত কাইলৈ বৰেণ্য শিল্পীগৰাকীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচী আৰম্ভ কৰা হ'ব। চাংচাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ডঃ ভূপেন হাজৰিকাৰ মৃত্যুতিথি কেন্দ্ৰীয়ভাৱে পালন কৰা হ'ব। একেদৰে কামৰূপ জিলাৰ অধীনৰ ৰঙিয়া সমজিলা আৰু পলাশবাৰী সমজিলাতো শিল্পীগৰাকীক স্মৰণৰ বাবে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। জিলাখনৰ কাৰ্যসূচীত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। কামৰূপ জিলাত আয়োজন কৰা বিভিন্ন কাৰ্যসূচী সন্দৰ্ভত জিলাখনৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই এইদৰে কয়।
সমগ্ৰ ৰাজ্যজুৰি অনুষ্ঠিত হ'বলগীয়া ভাৰত ৰত্ন সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাদেৱৰ চতুৰ্দশ মৃত্যুবাৰ্ষিকী এই উপলক্ষে সমগ্ৰ অসমৰ লগতে কামৰূপ জিলাতো আমি বিভিন্ন কাৰ্যসূচীৰ লগতে তেখেতৰ সাংস্কৃতিক অৱদানক ৰোমন্থন কৰাৰ উদ্দেশ্যেৰে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছো। অহা 5 নৱেম্বৰৰ দিনা 11টা বজাত আমিনগাঁও সংহত জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত থকা সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাদেৱৰ আৱক্ষ প্ৰতিমূৰ্তিত প্ৰথমে আমি মাল্যাৰ্পণ কৰিম। পুষ্পাঞ্জলি অনুষ্ঠান ইয়াতে অনুষ্ঠিত হ'ব আৰু তাৰপিছত বিয়লি 3 বজাত চাংচাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অসমৰ কেইবা প্ৰজন্মৰ শ্ৰোতাক মন্ত্ৰমুগ্ধ কৰি ৰখা এই মহান শিল্পীগৰাকীলৈ জিলা পৰ্যায়ৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকিব অসম চৰকাৰৰ বন পৰিৱেশ বিভাগৰ মাননীয় মন্ত্ৰী, আমাৰ কামৰূপ জিলাৰ মাননীয় অভিভাৱক মন্ত্ৰী শ্ৰীযুত চন্দ্ৰমোহন পাটোৱাৰীদেৱ।
ৰাজ্যৰ অন্যান্য ঠাইতো কাইলৈ ডঃ ভূপেন হাজৰিকাৰ মৃত্যুবাৰ্ষিকী উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। বৰপেটা জিলাত সুধাকণ্ঠৰ মৃত্যুদিন উপলক্ষে 5,000 শিল্পীয়ে মানুহে মানুহৰ বাবে গীতটি পৰিৱেশন কৰিব। জিলাখনৰ আয়ুক্ত ৰোহন কুমাৰ ঝাই প্ৰকাশ কৰা মতে বৰপেটা পৌৰসভাৰ খেলপথাৰত দিনৰ 11 বজাত সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি নিবেদনেৰে কাৰ্যসূচী আৰম্ভ হ'ব। অনুষ্ঠানত 34খন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীয়ে অংশ ল'ব। তিনিচুকীয়া জিলাত বিষ্ণুজ্যোতি সাংস্কৃতিক সমাজে ভূপেন্দ্ৰ সংগীত আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰিছে। কাৰ্বি আংলং জিলাৰ ডিফু কাছা ষ্টেডিয়ামতো সুধাকণ্ঠৰ মৃত্যুবাৰ্ষিকী উপলক্ষে 5,000 শিল্পীয়ে মানৱ শৃংখল কাৰ্যসূচী অনুষ্ঠিত কৰিব। বজালীত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, বাক্সা জিলাত চৰণ বড়ো, বৰপেটাত চন্দ্ৰমোহন পাটোৱাৰী, ডিব্ৰুগড়ৰ প্ৰশান্ত ফুকন, ধেমাজিত ডাঃ অনুজ পেগু, বিশ্বনাথত অশোক সিংহাল, বঙাইগাঁৱত ফণীভূষণ চৌধুৰী, কাছাৰ আৰু শ্ৰীভূমিত কৌশিক ৰায়, গোৱালপাৰাত নন্দিতা গাৰলোচা, গোলাঘাটত অজন্তা নেওগ, হাইলাকান্দিত কৃষ্ণেন দোপাল, যোৰহাটত অতুল বৰা, মৰিগাঁৱত মন্ত্ৰী পীযুষ হাজৰিকা, নগাঁৱত কেশৱ মহন্ত, নলবাৰী আৰু তামোলপুৰত জয়ন্ত মল্লবৰুৱা, চৰাইদেউৰ শিৱসাগৰত মন্ত্ৰী যোগেন মোহন, তিনিচুকীয়াত ৰূপেশ গোৱালা, চিৰাঙত উৰ্ষাও গৌৰা ব্ৰহ্ম, দৰঙত সাংসদ দিলীপ শইকীয়া, লক্ষীমপুৰত প্ৰদান বৰুৱা, হোজাইত কামাখ্যা প্ৰসাদ দাসা আৰু শোণিতপুৰত ৰঞ্জিত দত্তই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। চিৰাং জিলাৰ কাজলগাঁৱৰ ছেচন ন্যায়াধীশৰ আদালতে কালি এগৰাকী নাবালিকাক ধৰ্ষণ আৰু সেই ঘৃণনীয় কাৰ্যৰ ভিডিঅ' প্ৰস্তুত কৰি সামাজিক মাধ্যমত ভাইৰেল কৰাৰ অপৰাধত দুগৰাকী অভিযুক্তক পক্সো আইনৰ অধীনত 20 বছৰৰ সশ্ৰম কাৰাদণ্ডৰ ৰায়দান দিয়ে। ন্যায়াধীশ চি চতুৰ্বেদীৰ আদালতে কালি অভিযুক্ত ফিলিপ কাছোৱা আৰু চিমন বেচেৰাক এই ৰায় দিয়াৰ লগতে 20,000 টকাকৈ জৰিমনা বিহে। জৰিমনা আদায় নকৰিলে দুয়োগৰাকী অপৰাধীয়ে অতিৰিক্ত এবছৰকৈ কাৰাদণ্ডৰ শাস্তি ভুগিব লাগিব। উল্লেখযোগ্য যে যোৱা বছৰৰ 2 আগষ্টত চিৰাং জিলাৰ ভাৰত ভূটান সীমান্তৰ ৰুণিখাটা থানাৰ অন্তৰ্গত আইপোৱালী এলেকাত এগৰাকী নাবালিকাক ইমানুৱেল বেচেৰা আৰু এই দুগৰাকী অভিযুক্তৰ লগতে আন দুজন নাবালকে ধৰ্ষণ কৰিছিল। ভুক্তভোগী পৰিয়ালৰ এজাহাৰৰ ভিত্তিত 5ওগৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল যদিও নাবালক দুজনক শৈশৱ অপৰাধীৰ আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হৈছে। পৰৱৰ্তী সময়ত ৰুণিখাটা আৰক্ষীয়ে বাকী 3গৰাকী অভিযুক্তৰ বিৰুদ্ধে কাজলগাঁও আদালতত অভিযোগনামা দাখিল কৰে। অৱশ্যে ঘটনাৰ এগৰাকী মূল অভিযুক্ত ইমানুৱেল বেচেৰাই কাৰাগাৰৰ পৰা জামিন লাভ কৰাৰ পিছত আত্মহত্যা কৰে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক জিন্তী ৰাণী ডেকাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক কাকতসমূহত বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাৰ মৃত্যু, প্ৰকাশন পৰিষদৰ সাহিত্য বঁটাৰ বাবে গ্ৰন্থ আহ্বান, ৰাজ্যজুৰি ৰাসলীলাৰ ব্যাপক আয়োজন আদি বাতৰিয়ে স্থান লাভ কৰিছে। উত্তৰ পূব উন্নয়ন দপ্তৰৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কালি গুৱাহাটী আই আই টিত এন ই এছ টি ক্লাষ্টাৰ মুকলি আৰু 635 কোটি টকীয়া ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই বাতৰি দি আছাম ট্ৰিবিউন কাকতে আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। জনজাতিকৰণৰ দাবীত আটাচুৰ নেতৃত্বত গোলাঘাটত হেজাৰ হেজাৰ লোকৰ সমাগম হোৱাৰ এটা বাতৰি অসমীয়া প্ৰতিদিন কাকতে প্ৰকাশ কৰিছে। দৈনিক অসম কাকতত ধনৰ অবৈধ লেনদেনৰ গোচৰত অনিল আম্বানীৰ 3,083 কোটিৰ বিশাল সম্পত্তি এনফৰ্চমেণ্ট সঞ্চালকে জব্দ কৰাৰ বাতৰি প্ৰকাশ পাইছে। জুবিন গাৰ্গৰ মৃত্যু দুৰ্ঘটনা নহয়, এয়া হত্যাকাণ্ডহে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি জামুগুৰিহাটত কৰা এটা মন্তব্যৰে দৈনিক জনভূমি কাকতে বাতৰি প্ৰকাশ কৰিছে। এই একেটা বাতৰিকে আমাৰ অসম কাকতে দুৰ্ঘটনা নহয়, 8 ডিচেম্বৰত জুবিনৰ হত্যাৰ চাৰ্জশ্বীট শিৰোনামেৰে প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতত অনুপ্ৰৱেশকাৰী বাংলাদেশী নাগৰিকৰ ভাৰতৰ ভূমিত প্ৰৱেশ কৰি বি এছ এফৰ জোৱানৰ সৈতে তুমুল বিতৰ্কত লিপ্ত হোৱাৰ এটা বাতৰি প্ৰকাশ পাইছে। অসমীয়া খবৰ কাকতত মহিলা বিশ্বকাপ ক্ৰিকেট জয়ৰ অংশীদাৰ বোকাখাটৰ উমা ছেত্ৰীৰ শিৰোনামেৰে বিশ্ববাসীৰ সন্মুখত যোগ্যতা প্ৰতিপন্ন কৰা ভাৰতীয় মহিলা ক্ৰিকেট দলৰ বিজয় গৌৰৱৰ বাতৰি প্ৰকাশ কৰিছে। ন্যূনতম সমৰ্থন মূল্যত কৃষকৰ পৰা ধান ক্ৰয়ৰ ক্ষেত্ৰত অসমে উল্লেখযোগ্য সফলতা লাভ কৰিছে। এই বাতৰি নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে গঠন কৰা এজনীয়া ন্যায়িক আয়োগে সাক্ষ্য গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। এই বাতৰি দ্য চেণ্টিনেল কাকতত প্ৰকাশ পাইছে। এতিয়া আহক পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
ধন্যবাদ জিন্তি। দমদমা সাহিত্য সভাৰ ৰামধেনু উপসমিতিৰ উদ্যোগত দমদমা মহাবিদ্যালয়ত কালি কবিতা আবৃত্তিৰ কৰ্মশালা অনুষ্ঠিত হয়। কৰ্মশালাত সমল ব্যক্তি হিচাপে বিশিষ্ট আবৃত্তিকাৰ তথা আকাশবাণী গুৱাহাটীৰ অৱসৰপ্ৰাপ্ত ঘোষক অৱনী বৰা আৰু আকাশবাণী গুৱাহাটীৰ প্ৰচাৰণ কাৰ্যবাহী ইন্দ্ৰজিৎ দাস উপস্থিত থাকে। দমদমা মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সুৰঞ্জন শৰ্মাই উদ্বোধন কৰা এই অনুষ্ঠানত কামৰূপ জিলা সাহিত্য সভা আৰু দমদমা সাহিত্য সভাৰ বিষয়ববীয়াসকল উপস্থিত থাকে। বতৰ স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 29 ডিগ্ৰী আৰু সৰ্বনিম্ন 22 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে গঠিত এজনীয়া ন্যায়িক আয়োগৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজিৰে পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাস মহোৎসৱৰ আয়োজন। বিশিষ্ট শিল্পী দীপক শৰ্মাৰ নশ্বৰ দেহত পুৱা গুৱাহাটীৰ বৰজাৰ বিমানবন্দৰত অনুৰাগীৰ শ্ৰদ্ধা নিবেদন। আজি নৱগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হ'ব শেষকৃত্য। ডঃ ভূপেন হাজৰিকাৰ মৃত্যুবাৰ্ষিকী উপলক্ষে কাইলৈ ৰাজ্যজুৰি বৰ্ণাঢ্য কাৰ্যসূচী আৰু চিৰাং জিলাত নাবালিকাক ধৰ্ষণৰ অভিযোগত অভিযুক্ত দুজনক 20 বছৰৰ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। ক্ষণিক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।